স্ত্রীৰ সাত অধ্যায়। হামনৰ বিনাশ, মদখয়ে উচ্চ পদ পোৱা। তাৰ পাছত ৰজা আৰু হামনে ৰাণী ইষ্টেৰৰ ভোজলৈ গ'ল। দ্বিতীয় দিনা তেওঁলোকে যেতিয়া দাক্ষাৰক বাকী দি আছিল, তেতিয়া ৰজাই ইষ্টেক পুনৰ সুধিলে, ৰাণী ইষ্টেৰ, তোমাৰ নিবেদন কি? তাক তোমালৈ কৰা হ'ব। তোমাৰ অনুৰোধ কি? যদি ৰাজ্যৰ আধা অংশও তোমাক লাগে, তাক দিয়া হ'ব। তেতিয়া ৰাণী ইষ্টেৰে উত্তৰ দি ক'লে, মই যদি ৰজাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ আৰু যদি আপুনি ভাল দেখে, তেনেহ'লে মোৰ প্ৰাণ মোক দিয়ক। এয়ে মোৰ নিবেদন আৰু মোৰ লোকসকলৰ বাবেও মই এই অনুৰোধ কৰিছোঁ। কাৰণ মোক আৰু মোৰ স্বজাতীয় লোকসকলক ধ্বংস, বধ আৰু বিনষ্ট কৰিবৰ বাবে বিক্ৰী কৰা হৈছে। আমি যদি কেৱল দাস দাসী হ'বলৈ বেচা গ'লোহেঁতেন, তেনেহ'লে মই নিজমে থাকিলোঁ হয় আৰু ৰজাৰ শান্তি ভংগ কৰাৰ একো প্ৰয়োজন নহ'লে হয়। তেতিয়া ৰজা অহছবেৰুছে ৰাণী ইষ্টেৰক ক'লে, তেওঁ কোন হয়? এই কাৰ্য কৰিবলৈ সাহ কৰাজন ক'ত আছে? ইষ্টেৰে ক'লে, সেই দুষ্ট হামনেই বিৰুদ্ধী আৰু শত্ৰু লোক হয়। তেতিয়া হামনে ৰজা আৰু ৰাণীৰ আগত আতংকিত হ'ল। তেতিয়া ৰজাই ক্ৰোধত দাক্ষাৰক পান কৰাৰ পৰা উঠি গৈ ৰাজপ্ৰসাদৰ বাগিচাত সোমাল। কিন্তু ৰজাই যেন হামনৰ বিৰুদ্ধে অমংগল স্থিৰ কৰিলে, সেই কথা হামনে জানিবলৈ পায়। ৰাণী ইষ্টেৰৰ পৰা নিজৰ প্ৰাণ ভিক্ষা কৰিবলৈ তাতে থাকিল। তাৰ পাছত ৰজাই ৰাজপ্ৰসাদৰ বাগিচাৰ পৰা দাক্ষাৰস পান কৰা কোঠালীলৈ উভতি আহিল। সেই সময়ত ইষ্টেৰে বহা আসনত হামন পৰি আছিল। ৰজাই ক'লে, এই ব্যক্তিয়ে মোৰ গৃহত মোৰ সন্মুখত ৰাণীক বলাৎকাৰ কৰিব খুজিছে নেকি? এই কথা ৰজাৰ মুখৰ পৰা ওলোৱাৰ লগে লগে দাসসকলে হামনৰ মুখ ঢাকি ধৰিলে। পাছৰ ৰজাৰ পৰিচৰ্যা কৰা হবুনা নামেৰে এজন নপুংসকে ক'লে, যি মদখয়ে ৰজাৰ পক্ষে হিতজনক সম্বাদ দিছিল, তেওঁৰ বাবে হামনে যুগুত কৰা 50 হাত দীঘল ফাঁচি কাঠডাল হামনৰ ঘৰত পোতা আছে। ৰজাই ক'লে, সেই কাঠৰ ওপৰতেই ইয়াক ফাঁচি দিয়া হওক। তাতে মদখয়ৰ বাবে হামনে যুগুত কৰা ফাঁচি কাঠত হামনক ফাঁচি দিয়া হ'ল। তাৰ পাছতহে ৰজাৰ ক্ৰোধ শান্ত হ'ল।